আমোজ ভাৱবাদী পুস্তক 4 অধ্যায়। ইজৰাইল ঈশ্বৰৰ ওচৰলৈ ঘূৰি নাহিল, ইজৰাইলৰ প্ৰতি দ্বিতীয় দণ্ড। হে সমৰীয়া পৰ্বতত বাস কৰা বাছানৰ গাইৰ দৰে মহিলাসকল, তোমালোকে শুনা, তোমালোকে দুখীয়াক অত্যাচাৰ কৰা, অভাৱীসকলক চূৰ্ণ কৰা, আৰু নিজ নিজ স্বামীক কোৱা, আমাৰ কাৰণে পানী আনা। প্ৰভু যীহুৱাই নিজ পবিত্ৰতাৰ শপত খাই কৈছে, চোৱা, সেই সময় নিশ্চয় আহিব, তেতিয়া হাকোটা লগাই তোমালোকক টানি লৈ যোৱা হ'ব, তোমালোকৰ শেষৰজনকো বৰশীৰে টানি নিয়া হ'ব। তোমালোক প্ৰতিগৰাকীয়ে নিজৰ সন্মুখতে পোৱা নগৰৰ দেৱালৰ ভগ্ন স্থানৰ মাজেদি পোনে পোনে বাহিৰ ওলাই যাবা, আৰু তোমালোকক সামোনফালে পেলোৱা হ'ব। মই যীহুৱাই এই কথা কৈছো। তোমালোক বৈতেললৈ যোৱা আৰু পাপ কৰা, গিলগললৈ গৈ অধিক বেছি পাপ কৰা। তোমালোকে প্ৰতি ৰাতিপুৱা তোমালোকৰ উৎসৰ্গবোৰ বলি আৰু প্ৰতি 3 দিনৰ দিনা তোমালোকৰ দশম ভাগ আনা। তোমালোকে ধন্যবাদৰ অৰ্থে খমিৰ দিয়া পিঠা উৎসৰ্গ কৰা, আৰু ইচ্ছাকৃতভাৱে দিয়া উৎসৰ্গৰ বিষয়ে প্ৰচাৰ কৰা, সেইবোৰৰ বিষয়ে ঘোষণা কৰা। কিয়নো হে ইজৰাইলৰ লোকসমূহ, তোমালোকে এই সকলো কৰিয়েই সন্তোষ পোৱা। প্ৰভু যীহুৱাই এই কথা কৈছে, মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিষ্কাৰ কৰি ৰাখিলোঁ, আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ, তথাপি তোমালোকে মোলৈ ঘূৰি নাহিলা। যীহুৱাই এই কথা কৈছে, শস্য দাবলৈ 3 মাহ থাকোঁতেই মই তোমালোকৰ ওপৰত বৰষুণ পৰা বন্ধ কৰি দিলোঁ। এখন নগৰৰ ওপৰত বৰষুণ বৰষালোঁ আৰু আনখনত বৰষুণ বন্ধ কৰিলোঁ। এডোখৰ ভূমিয়ে বৰষুণ পালে আৰু আনডোখৰ বৰষুণ নোপোৱাত শুকাই গ'ল। পানী খাবৰ কাৰণে 2-3খন নগৰৰ লোকে ধলং পলং কৰি আন নগৰলৈ গ'ল, কিন্তু যথেষ্ট পানী নাপালে, তথাপিও তোমালোক মোলৈ ঘূৰি নাহিলা। যীহুৱাই এই কথা কৈছে, মই তোমালোকৰ শস্যবোৰ শুকাই যোৱা ৰোগ আৰু ভেঁকুৰ ধৰা ৰোগেৰে আঘাত কৰিলোঁ। তোমালোকৰ বাগানসমূহ, দ্ৰাক্ষাবাৰীবোৰ, ডিমৰু আৰু জিত গছবোৰ কাকতি ফৰিঙে খাই ধ্বংস কৰিলে, তথাপি তোমালোকে মোলৈ ঘূৰি নাহিলা। যীহুৱাই এই কথা কৈছে, মিছৰলৈ যেনেকৈ পঠাইছিলোঁ, তেনেকৈ মই তোমালোকৰ মাজলৈ মহামাৰী পঠালোঁ। তোমালোকৰ যুৱকসকলক মই তৰোৱালৰ দ্বাৰাই বধ কৰিলোঁ, তোমালোকৰ ঘোঁৰাবোৰ লৈ গ'লোঁ, তোমালোকৰ চাউনী দুৰ্গন্ধ তোমালোকৰ নাকত সুমুৱাই দিলোঁ, তথাপিও তোমালোকে মোলৈ ঘূৰা নাই। যীহুৱাই এই কথা কৈছে, মই তোমালোকৰ ঈশ্বৰে চদুম আৰু ঘমুৰাক যেনেকৈ ধ্বংস কৰিছিলোঁ, তোমালোককো সেইদৰে ধ্বংস কৰিলোঁ। তোমালোক জুইৰ পৰা উলিয়াই অনা আধা পোৰা কাঠৰ নিচিনা থলো, তথাপিও তোমালোকে মোলৈ ঘূৰা নাই। যীহুৱাই এই কথা কৈছে, সেইকাৰণে হে ইজৰাইলৰ লোকসমূহ, মই তোমালোকলৈ ভয়ানক কিবা এটা ব্যৱহাৰ কৰিম, মই ভয়ানক ব্যৱহাৰ কৰিম বাবে সেই ইজৰাইলবাসী, তোমালোকে নিজ ঈশ্বৰৰ লগত সাক্ষাৎ হ'বলৈ যুগুত হোৱা। কাৰণ চোৱা, যিজনাই পৰ্বতবোৰ নিৰ্মাণ কৰে, বতাহ সৃষ্টি কৰে আৰু মানুহৰ ওচৰত নিজৰ ভাৱ প্ৰকাশ কৰে, যিজনাই ৰাতিপুৱাৰ পোহৰক অন্ধকাৰ কৰে আৰু পৃথিৱীৰ উচ্চ স্থানবোৰত অহা যোৱা কৰে, তেওঁ নাম বাহিনীগণৰ ঈশ্বৰ যীহুৱা।